ضربت عليهم الذلة أينما ثقفوا إلا بحبل من الله وحبل من الناس وباءوا بغضب من الله وضربت عليهم المسكنة ذلك بأنهم كانوا يكفرون بآيات الله ويقتلون الأنبياء بغير حق ذلك بما عصوا وكانوا يعتدون
الله আৰু মানুহৰ আশ্ৰয়ৰ বাহিৰে কিয়তে যতেই অৱস্থান নকৰক কিয় তাতেই হিয়তৰ বাবে লাঞ্ছনা নিৰ্ধাৰণ কৰা হৈছে সিহঁত হৈছে আল্লাহৰ ক্ৰোধৰ পাত্ৰ লগতে সিহঁতৰ ওপৰত দাৰিদ্ৰতা নিৰ্ধাৰণ কৰি দিয়া হৈছে এই কাৰণে যে সিহঁতে আল্লাহৰ আয়াতসমূহক অস্বীকাৰ কৰিছিল আৰু অন্যায়ভাৱে নবীসকলক হত্যা কৰিছিল লগতে এই কাৰণেও যে সিহঁত অবাধ্য হৈছিল আৰু সীমালংঘন কৰিছিল